ما المسيح ابن مريم إلا رسول قد خلت من قبله الرسل وأمه صديقة كانا يأكلان الطعام انظر كيف نبين لهم الآيات ثم انظر أنا يؤفكون
مريمৰ পুত্ৰ ঈসা হৈছে কেৱল এজন ৰাসূল তেওঁৰ পূৰ্বে বহুতো ৰাসূল অতীত হৈছে আৰু তেওঁৰ মাক আছিল অত্যন্ত সত্যবাদী তেওঁলোক দুজনেই খোৱা বোৱা কৰিছিল চোৱা আমি সিহঁতৰ বাবে আয়াতসমূহ কেনেকৈ বিস্তাৰিতভাৱে বৰ্ণনা কৰোঁ তথাপিও চোৱাচোন সিহঁত কেনেকৈ সত্য বিমুখ হয়